এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ছাইফ আলী খানৰ আজি পুৱতি নিশা তেওঁৰ বাসগৃহত প্ৰৱেশ কৰা চোৰৰ চুৰিৰ আঘাতত আহত হয়। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি অভিনেতাগৰাকীক ততালিকে মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁৰ শৰীৰৰ ছটা অংশত চুৰিৰে আঘাত হানিছে আৰু ইয়াৰে দুটা আঘাত গভীৰ বুলি কোৱা হৈছে। শেহতীয়া বাতৰি অনুসৰি চিকিৎসকসকলে অভিনেতাগৰাকীৰ দুটা আঘাতৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। বৰ্তমান তেওঁ বিপদমুক্ত বুলি কোৱা হৈছে। মুম্বাইৰ আৰক্ষীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা প্ৰায় 2 বজাত এজন অচিনাক্ত লোক ছাইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাৰ সদগুৰু চৰণ এপাৰ্টমেণ্টৰ দ্বাদশ মহলাত থকা বাসগৃহত প্ৰৱেশ কৰে। এগৰাকী বন কৰা মহিলাই এই সন্দেহজনক লোকজনক দেখা পাই চিঞৰ বাখৰ কৰে। এই চিঞৰ বাখৰ শুনি ছাইফ আলী খান তেওঁৰ শোৱনি কোঠাৰ পৰা ওলাই অহাৰ সময়ত অচিনাক্ত দুৰ্বৃত্তজনে তেওঁক চুৰিৰে ওপৰজোপৰি আঘাত কৰে। তেওঁক ততালিকে হাস্পতাললৈ লৈ যোৱা হয়। অভিনেতাগৰাকীৰ গুণমুগ্ধসকল এই ঘটনাৰ বাতৰি পোৱাৰ লগে লগে লীলাৱতী হাস্পতালৰ সন্মুখত ভিৰ কৰে। ছাইফ আলী খানৰ পৰিয়ালৰ লোক আৰু চিকিৎসকসকলে তেওঁৰ অনুগামীসকলক ধৈৰ্য ধৰিবলৈ অনুৰোধ জনাইছে। মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। অসম মন্ত্ৰীসভাৰ এখন বৈঠক বৰ্তমান মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত চলি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰ বাবে কেইবাখনো আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণৰ বিষয়ে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ 100 বছৰীয়া বিদ্যালয়, প্ৰাদেশিকীকৃত মহাবিদ্যালয় আৰু কেইবাখনো সত্ৰলৈ আজিৰ বৈঠকতে বিত্তীয় অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে। বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে ভালেসংখ্যক ৰাইজে বিপুলভাৱে আদৰণি জনায়। মন্ত্ৰীসভাৰ আজিৰ এই বৈঠকত ভাগ লোৱাৰ পাছতে মুখ্যমন্ত্ৰীয়ে জোনবিল মেলাত এভুমুকি মাৰিব আৰু পৰম্পৰাগত গুভাৰজাৰ দৰবাৰত ভাগ ল'ব। তেওঁ ইয়াৰ পাছত জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই ইয়াৰ স্পেডেক্স মিছনৰ অধীনত আজি দুটা উপগ্ৰহৰ সংযোজনেৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। 2035 চনত ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ এই সফলতা উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। অনাগত সময়ত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী মহাকাশ শক্তিৰূপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এই সফলতাক অবিস্মৰণীয় বুলি উল্লেখ কৰিছে আৰু ভৱিষ্যতৰ অভিলাষী আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিবলৈ আজিৰ এই সফলতাই সকলোকে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা আৰম্ভ হৈছে। বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয় ভূমি জোনবিলৰ পাৰত অনুষ্ঠিত এই মেলাৰ আজি প্ৰথম দিনাই চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা জনজাতীয় ভাই ভনীসকলে তেওঁলোকৰ কৃষিজাত সামগ্ৰী পৰম্পৰাগত প্ৰথাৰে ভৈয়ামৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিনিময় কৰিছে। জনজাতীয় পোছাক পৰিহিত ডেকা গাভৰুসকলে জোনবিলৰ পাৰত গীত নৃত্য পৰিৱেশন কৰি সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আজি জোনবিলৰ পাৰত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হৈছে। 3-দিনীয়া এই মেলাৰ পৰৱৰ্তী 2টা দিনতো পৰম্পৰাগত খেল ধেমালি আৰু বিভিন্ন নৃত্য গীতৰ কাৰ্যসূচী তথা সুস্বাদু খাদ্যমেলা অনুষ্ঠিত হ'ব। গোভা দেওৰজাৰ অৰমবিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বিষয়াবৰ্গই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পাছত শনিবাৰে বিয়লি 3-দিনীয়া এই মেলাৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জোনবিল মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ 22 গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিদিনে পুৱা 7:55 আৰু সন্ধিয়া 6 বজাত প্ৰচাৰ কৰি অহা বাতৰিত উজনিৰ বাতৰি বুলি নামকৰণ কৰাৰ বাবে কিছুসংখ্যক শ্ৰোতাই আপত্তি দৰ্শোৱা বাতৰি বিভাগত দৃষ্টিগোচৰ হৈছে। এই ক্ষেত্ৰত বাতৰি বিভাগে স্পষ্ট কৰিব বিচাৰে যে ৰাজ্যখনক উজনি আৰু নামনি নামেৰে বিভাজন কৰাৰ কোনো উদ্দেশ্য বাতৰি বিভাগৰ নাই। আকাশবাণীৰ সঞ্চালকালয়ৰ নিৰ্দেশমৰ্মে পূৰ্বে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি বুলেটিন বৰ্তমান গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হৈছে। সেয়েহে এই বাতৰিক উজনিৰ বাতৰিৰূপে নামকৰণ কৰা হৈছিল। তৎসত্বেও শ্ৰোতাসকলৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাই আজিৰে পৰা এই 2খন বাতৰি বুলেটিনক উজনি অসমৰ বাতৰিৰূপে নামকৰণ কৰা হৈছে। এই বাতৰি বুলেটিনকো অসমৰ সকলো শ্ৰোতাই আদৰি ল'ব বুলি আশা কৰা হৈছে। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40